গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো অনুজা লোকমুদ্ৰাই আৰু মোৰ সৈতে আছে মৃদুস্মিতা শৰ্মা। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে সমাগত লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান আৰম্ভ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তেলেংগানাত আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কৰিমগঞ্জত প্ৰচাৰ। সমাগত লোকসভা নিৰ্বাচনৰ পূৰ্বে বিভিন্ন জিলা প্ৰশাসনৰ সজাগতামূলক কাৰ্যসূচী। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ষ্টাৰ্টআপ মহাকুম্ভ আৰু অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা 2023 ৰাজ্যৰ 32খন জিলাৰ মুঠ 116টা কেন্দ্ৰত সম্পন্ন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেলেংগানাৰ জগতিয়ালত এখন নিৰ্বাচনী সভাক সম্বোধন কৰি কয় যে বিজেপি তেলেংগানাৰ জনসাধাৰণৰ আশা আকাংক্ষা পূৰণ কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। জগতিয়ালৰ সভাত বিপুল জনসমাৱেশ হোৱাৰ কথাই ইয়াকে প্ৰতিপন্ন কৰে বুলি তেওঁ মত প্ৰকাশ কৰে। জগতিয়াল হৈছে তেলেংগানাৰ নিজামাবাদ লোকসভা সমষ্টিৰ এটা অংশ। শ্ৰীমোদীয়ে নিজামাবাদ, কৰিমনগৰ আৰু পেডাপল্লীৰ দলীয় প্ৰাৰ্থীসকলৰ হৈ প্ৰচাৰ অভিযান চলায়। যোৱা দুটা দিনত তেলেংগানাত প্ৰধানমন্ত্ৰী শ্ৰীমোদীৰ এইটো তৃতীয়টো কাৰ্যসূচী। ইয়াৰ পূৰ্বে তেওঁ দুদিন আগেয়ে মালকাজগিৰিত এটা বৃহৎ ৰোড শ্বত অংশগ্ৰহণ কৰাৰ লগতে নগৰকৰণত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিছিল। ইফালে বিজেপিৰ সাধাৰণ সম্পাদক বিনোদ টাৱাৰে কয় যে সমাগত লোকসভা নিৰ্বাচনত বিহাৰত বিজেপি, জে ডি ইউ, এল জে পি, ৰামবিলাস, হিন্দুস্তানী আৱাম মৰ্চা আৰু ৰাষ্ট্ৰীয় লোক মৰ্চাই এন ডি এৰ মিত্ৰজোঁট হিচাপে অৱতীৰ্ণ হ'ব। ৰাজ্যখনত বিজেপিয়ে 17খন, জে ডি ইউৱে 16খন, এল জে পিৰ ৰামবিলাসে 5খন আৰু এইচ এ এম আৰু আৰ এল এমে এখনকৈ আসনত প্ৰতিদ্বন্দ্বিতা কৰিব। ইফালে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মুম্বাইত ভাৰত জোৰো ন্যায় যাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰে। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নিৰ্বাচনী ৰণকৌশল প্ৰস্তুতিত ৰাজনৈতিক দলসমূহ ব্যস্ত হৈ পৰিছে। ইয়াৰ অংশ হিচাপে ভাৰতীয় জনতা পাৰ্টীৰ গুৱাহাটীস্থিত মুখ্য কাৰ্যালয়ত আজি মিত্ৰজোঁটৰ দল অসম গণ পৰিষদৰ নেতৃবৃন্দ উপস্থিত হয়। অসম গণ পৰিষদৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ নেতৃত্বত যোৱা দলটোৱে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, সাংসদ তথা নিৰ্বাচন প্ৰবন্ধন সমিতিৰ আহায়ক পবিত্ৰ মাৰ্কেইটাকে ধৰি অন্যান্য নেতাসকলৰ সৈতে লোকসভা নিৰ্বাচনৰ পৰিকল্পনা আৰু প্ৰস্তুতি সন্দৰ্ভত বিস্তৃত আলোচনাত মিলিত হয়। ইয়াৰ পাছত সংবাদ মাধ্যমক সম্বোধন কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয় যে ৰাজ্যৰ 14টা লোকসভা সমষ্টিতে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী অৱতীৰ্ণ হৈছে। এই প্ৰাৰ্থীসকলক জয়ী কৰোৱাৰ বাবে একেলগে নিৰ্বাচনী প্ৰচাৰ চলোৱা হ'ব। ৰাজ্যিক সভাপতি শ্ৰী কলিতাই কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত অভূতপূৰ্ব বিকাশ হৈছে। এই বিকাশৰ বতৰা ভোটাৰ ৰাইজৰ মাজলৈ লৈ যোৱা হ'ব। আগন্তুক লোকসভা নিৰ্বাচনত যোৱাবাৰৰ দৰে এইবাৰো অসমৰ ৰাইজে বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ প্ৰতি সমৰ্থন আগবঢ়াব বুলি শ্ৰীকলিতাই আশা ব্যক্ত কৰে। কেন্দ্ৰীয় বন্দৰ, জাহাজ, জলপথ আৰু আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আজি গুৱাহাটীৰ বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যালয়ত উপস্থিত হয়। সমাগত লোকসভা নিৰ্বাচনত ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব লাভ কৰা শ্ৰীসোণোৱালে দলীয় নেতা কৰ্মীসকলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকৰ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰীসোণোৱালে লোকসভা নিৰ্বাচনত বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে যথেষ্ট ভাল ফলাফল লাভ কৰিব বুলি মন্তব্য কৰে। নিৰ্বাচন আয়োগে নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰাৰ পাছতে অসমত লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান আৰম্ভ হৈছে। ৰাজ্যখনত 14খন আসনৰ বাবে 3টা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। বিজেপি আৰু ইয়াৰ মিত্ৰ দল অসম গণ পৰিষদ আৰু ইউ পি পি এলে 14খন আসনৰ বাবে তেওঁলোকৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। বিজেপিয়ে 11খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে অসম গণ পৰিষদে 2খন আৰু ইউ পি পি এলে 1খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। কংগ্ৰেছ দলে 12খন আসনত প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। দলটোৱে ডিব্ৰুগড়ত অসম জাতীয় পৰিষদক সমৰ্থন আগবঢ়াব। ইপিনে টি এম চি, আপ, বড়োলেণ্ড পিপলছ ফ্ৰণ্ট, চি পি আই এম আদি দলেও ইতিমধ্যে নিজ নিজ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কৰিমগঞ্জ আসনখনৰ বাবে প্ৰচাৰ অভিযান চলায়। বিভিন্ন ৰাজনৈতিক দলৰ অন্যান্য জ্যেষ্ঠ নেতাসকলেও সজাগতা বৃদ্ধিৰ উদ্দেশ্যে ৰাজহুৱা সভা আৰু সমাৱেশত অংশগ্ৰহণ কৰিছে। সমাগত লোকসভা নিৰ্বাচন সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে আজি মৰিগাঁও জিলা আয়ুক্ত তথা জিলা নিৰ্বাচন বিষয়া দেৱাশীষ শৰ্মাই জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন সংবাদমেল অনুষ্ঠিত কৰে। উল্লেখযোগ্য যে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত মৰিগাঁও নিৰ্বাচনী জিলাৰ 52 নম্বৰ জাগী ৰোড, 53 নম্বৰ লাহৰিঘাট আৰু 16 নম্বৰ মৰিগাঁও বিধানসভা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। এই সন্দৰ্ভত শ্ৰীশৰ্মাই দ্বিতীয় পৰ্যায় অৰ্থাৎ 26 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ বাবে 28 মাৰ্চত অধিসূচনা জাৰি কৰা হ'ব বুলি উল্লেখ কৰে। 4 এপ্ৰিল মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন আৰু 5 এপ্ৰিলত মনোনয়ন পত্ৰ পৰীক্ষা কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে। উল্লেখযোগ্য যে মৰিগাঁও নিৰ্বাচনী জিলাত এইবাৰ মুঠ ভোটদাতাৰ সংখ্যা 7,19,927 গৰাকী আৰু মুঠ ভোটগ্ৰহণ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা 911টা। ইয়াৰে 25টা ভোটগ্ৰহণ কেন্দ্ৰ কেৱল মহিলাৰ দ্বাৰা পৰিচালিত হ'ব আৰু 6টা ভোটগ্ৰহণ কেন্দ্ৰ আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ হিচাপে স্থাপন কৰা হ'ব। জিলাখনত 35টা ভোটগ্ৰহণ কেন্দ্ৰ স্পৰ্শকাতৰ আৰু 29টা কেন্দ্ৰ জটিলৰূপে বিবেচিত হৈছে। ৰোগাক্ৰান্ত বিশেষভাৱে সক্ষম আৰু অশীতিপৰ ভোটদাতাসকলৰ বাবে প্ৰয়োজন অনুসৰি হুইল চেয়াৰ, ডাক পেলট আদিৰ ব্যৱস্থা কৰা হ'ব বুলি জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে সংবাদ মাধ্যমকে ধৰি অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত ভোটদাতাসকলৰ বাবেও প্ৰয়োজন অনুসৰি ডাক বেলটৰ ব্যৱস্থা কৰা হ'ব। আনহাতে সমাগত লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত আজি গোলাঘাটৰ জিলা আয়ুক্তই এখন সংবাদমেল সম্বোধন কৰে। উল্লেখযোগ্য যে গোলাঘাট জিলাত প্ৰথম পৰ্যায় অৰ্থাৎ 9 এপ্ৰিলত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত গোলাঘাট নিৰ্বাচনী জিলাত 667টা ভোটগ্ৰহণ কেন্দ্ৰ আছে। ইয়াৰে গোলাঘাট বিধানসভা সমষ্টিত 249টা, দেৰগাঁও বিধানসভা সমষ্টিত 216টা আৰু খুমজাই বিধানসভা সমষ্টিত 202টা ভোটগ্ৰহণ কেন্দ্ৰ আছে। এইবাৰ জিলাখনত সৰ্বমুঠ 541,793 ভোটদাতা আছে। ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে যোৰহাট জিলা আয়ুক্ত তথা যোৰহাট লোকসভা সমষ্টিৰ ৰিটাৰ্ণিং বিষয়াই এটা নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি লোকসভা নিৰ্বাচনত সমষ্টিটোৰ পৰা অৱতীৰ্ণ হ'বলগীয়া প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ দাখিলৰ সময়ত প্ৰাৰ্থীজনকে ধৰি মুঠ 5জন ব্যক্তিয়েহে ৰিটাৰ্ণিং বিষয়াৰ কাৰ্যালয়ত প্ৰৱেশ কৰিব পাৰিব। তদুপৰি এজন প্ৰাৰ্থীৰ লগত সৰ্বাধিক 3খন বাহনৰ কনভয়হে ৰিটাৰ্ণিং বিষয়াৰ কাৰ্যালয়ৰ পৰা 100 মিটাৰ দূৰত্বলৈ আহিব পাৰিব। এই আদেশ তাৎক্ষণিকভাৱে কাৰ্যকৰী হ'ব আৰু মনোনয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈকে বাহাল থাকিব। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজিৰে পৰা 3দিনীয়া কাৰ্যসূচীৰে ষ্টাৰ্টআপ মহাকুম্ভ আৰম্ভ হৈছে। ভাৰতৰ সৰ্ববৃহৎ ষ্টাৰ্টআপ পৰিস্থিতি তন্ত্ৰক প্ৰদৰ্শন কৰাৰ উদ্দেশ্যে এই ষ্টাৰ্টআপ মহাকুম্ভৰ আয়োজন কৰা হৈছে। অহা 20 মাৰ্চলৈ চলিবলগীয়া এই অনুষ্ঠানত কৃত্ৰিম বুদ্ধিমত্তা, B2B, কৃষি প্ৰযুক্তি, জলবায়ু প্ৰযুক্তিকে ধৰি বিভিন্ন ক্ষেত্ৰৰ ষ্টাৰ্টআপসমূহ দেখিবলৈ পোৱা যাব। উল্লেখযোগ্য যে বিনিয়োগকাৰী আৰু উদ্যোগ খণ্ডৰ অংশীদাৰসকলক ভাৰতীয় ষ্টাৰ্টআপৰ সৈতে জড়িত কৰাই হৈছে এই অনুষ্ঠানৰ উদ্দেশ্য। অনুষ্ঠানটোত 2000ৰো অধিক ষ্টাৰ্টআপৰ লগতে 30,000 ভৱিষ্যতৰ উদ্যমী, 50,000 ব্যৱসায়িক অধ্যাগত আৰু 10খন দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। ৰাজ্যত দুৰ্নীতিৰ বিৰুদ্ধে চলি থকা অভিযানৰ অংশ হিচাপে তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ে আজি কামৰূপ মেট্ৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ কোষাগাৰ বিষয়া হৰেন্দ্ৰনাথ বৈশ্যবনীয়াক তেওঁৰ নিজৰ কাৰ্যালয়তে ষ্টক ক্ৰয় কৰাৰ অৰ্থে চালানত অনুমোদন জনোৱাৰ বাবদ উৎকোচ লৈ থকা অৱস্থাত হাতেলোতে ধৰা পেলায়। আনহাতে তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ আন এটা গোটে চিৰাং জিলাৰ বেজীৰ বৰবাজাৰ শিশু বিকাশ প্ৰকল্পৰ প্ৰকল্প বিষয়া বজেন্দ্ৰনাথ দাসক বিল পৰিশোধৰ বাবদ উৎকোচ গ্ৰহণ কৰা অৱস্থাত ধৰা পেলায়। দিনটোৰ তৃতীয়টো অভিযানত নগাঁৱৰ APDCL কাৰ্যালয়ৰ ছুইচ বোৰ্ড অপাৰেটৰ নন্দ হাজৰিকাক তেওঁৰ বাসগৃহৰ ওচৰতে বাণিজ্যিক বিচাৰৰ দৰখাস্ত প্ৰদান কৰাৰ বাবদ উৎকোচ লৈ থকা অৱস্থাত ধৰা পেলায়। শ্ৰোতাৰ বাতৰি শুনিছে আকাশবাণীৰ পৰা। পৰৱৰ্তী বাতৰিখনক মৃদুস্মিতা শৰ্মাৰ পৰা।
অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা 2023 আজি ৰাজ্যৰ 32খন জিলাৰ মুঠ 116টা কেন্দ্ৰত সুকলমে সম্পন্ন হয়। এই পৰীক্ষাৰ জৰিয়তে নিযুক্তি হ'বলগীয়া 235টা পদৰ বাবে মুঠ 68,251গৰাকী প্ৰাৰ্থীয়ে আবেদন দাখিল কৰিছে। এই 235টা পদৰ ভিতৰত অসম অসামৰিক সেৱাৰ বাবে 45টা আৰু অসম আৰক্ষী সেৱাৰ বাবে 35টা পদ আছে। উল্লেখযোগ্য যে পোনপ্ৰথমবাৰৰ বাবে OMR শ্বীটৰ সৈতে প্ৰাৰ্থীৰ বাবে কাৰ্বন প্ৰতিলিপি উপলব্ধ কৰা হৈছে। আয়োগে জনোৱাৰ মতে মূল পৰীক্ষাৰ প্ৰশ্নকাকতসমূহ ইংৰাজীৰ লগতে অসমীয়াতো উপলব্ধ হ'ব। আনহাতে মূল পৰীক্ষা চলিত বছৰৰ জুলাই মাহত অনুষ্ঠিত হ'ব। এই পৰীক্ষা সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে অসম লোকসেৱা আয়োগৰ অধ্যক্ষ ভাৰত ভূষণ দেৱ চৌধুৰীৰ সংশ্লিষ্ট সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছে। ইফালে APSC সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা আজি তিনিচুকীয়া জিলাতো সুকলমে অনুষ্ঠিত হয়। জিলাখনৰ তিনিচুকীয়া মহাবিদ্যালয়, তিনিচুকীয়া ৱমেন্স কলেজ, চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু সাৰ্বজনীন উচ্চতৰ বালিকা বিদ্যালয়ত এই পৰীক্ষা অনুষ্ঠিত হয়। এই পৰীক্ষা কেন্দ্ৰকেইটাত মুঠ 1,382গৰাকী প্ৰাৰ্থী পৰীক্ষাত উপস্থিত থাকে। কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ে অসম বিধানসভাৰ সহযোগত গুৱাহাটীত আজিৰে পৰা ৰাজ্য চৰকাৰৰ সকলো চৰকাৰী বিভাগৰ সৈতে যোগাযোগ ব্যৱস্থা উন্নত কৰি তোলাৰ লগতে বিধানসভাৰ কাম কাজ কাগজবিহীনভাৱে কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় ই বিধান এপ্লিকেচন নিৰ্ভাৰ সন্দৰ্ভত এখন দুদিনীয়া কৰ্মশালাৰ আয়োজন কৰিছে। উল্লেখযোগ্য যে নিৰ্ভাৰ প্ৰয়োগৰ ফলত অসম বিধানসভাৰ কাম কাজ পৰিচালনা অধিক গতিশীল হৈ পৰিব বুলি আশা কৰা হৈছে। এই ব্যৱস্থা কাৰ্যকৰী হলে সদনৰ সকলো বৈদ্যুতিন কাম কাজ কাগজবিহীনভাৱে কৰা তথা চৰকাৰী বিভাগসমূহৰ মাজত অবিৰত ই যোগাযোগ ব্যৱস্থাক উৎসাহিত কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ গ্ৰ' গ্ৰীণ পদক্ষেপৰো সহায়ক হ'ব। এই ব্যৱস্থাৰ জৰিয়তে হাজাৰ হাজাৰ টন কাগজ সঞ্চয় হ'ব আৰু এয়া পৰিৱেশৰ বাবে অনুকূল হ'ব। তদুপৰি এই পদক্ষেপে ভিডিঅ' কনফাৰেন্স আন্তঃগাঁথনিৰ বিকাশৰ লগতে পুৰণি ৰেকৰ্ডসমূহ ডিজিটেল ৰূপত সংৰক্ষণ কৰাৰ বাবে ডিজিটেল লাইব্ৰেৰীৰ উত্তৰণতো সহায় কৰিব। যোৰহাট লোকসভা সমষ্টিৰ অধীনৰ 96 নম্বৰ শিৱসাগৰ সমষ্টিত আজি বিজেপি দলে এটা নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে। অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাই শিৱসাগৰ নগৰৰ কেটি চাৰিআলিত যোৰহাটৰ বিজেপি দলৰ প্ৰাৰ্থী তপন গগৈৰ উপস্থিতিত আজি আনুষ্ঠানিকভাৱে এই কাৰ্যালয় মুকলি কৰে। যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈ আজি শিৱসাগৰ জিলাৰ ডিমৌ বিধানসভা সমষ্টি এলেকাৰ বহুকেইখন নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকে। গগৈয়ে জিলাখনৰ ডিমৌ বিধানসভা সমষ্টিৰ অধীনৰ থাওৰাত থকা থাওৰা দৌলত আজি পুৱা সেৱা গ্ৰহণ কৰি সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰ যাত্ৰা আৰম্ভ কৰে। উল্লেখযোগ্য যে আজিৰে পৰা শিৱসাগৰ জিলাত প্ৰচাৰ অভিযান আৰম্ভ কৰা বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী গৌৰৱ গগৈ দিনটোৰ ভিতৰত ডিমৌ সমষ্টিৰ ৰূপহীবাম, দলপা, ককিলামাৰী আদিকে ধৰি বিভিন্ন অঞ্চলৰ 8খন নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকে। চিৰাং জিলাৰ বিজনী নিৰ্বাচন জিলাৰ এছ ভি ই ই পি স্কেলৰ উদ্যোগত আজি বিয়লি বিজনী মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভাকক্ষত শুভংকৰ উন্মোচন কৰা হয়। জিলাখনৰ 20 নম্বৰ বিজনী সমষ্টিৰ ভোটদাতাসকলৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে কুকচুৱে আয়োজন কৰা শুভংকৰ অংকন প্ৰতিযোগিতাত বিজনী মহাবিদ্যালয়ৰ প্ৰাণী বিদ্যা বিভাগৰ দ্বিতীয় ষাণ্মাসিকৰ ছাত্ৰ অভিজিৎ বছাকে অংকন কৰা ডিজাইনটোৱে প্ৰথম স্থান লাভ কৰে। সমাগত লোকসভা নিৰ্বাচনৰ আচৰণ বিধি অনুসৰি বঙাইগাঁও জিলাৰ নিৰ্বাচনী আচৰণ বিধি কোষৰ নডেল বিষয়া তথা বঙাইগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্তৰ নেতৃত্বত গঠিত এটা অভিযান চলোৱা হয়। এই অভিযানত মানিকপুৰ, বঙাইগাঁও আৰু ডাংতল ৰাজহ চক্ৰৰ এলেকাৰ বিভিন্ন ৰাজহুৱা স্থানৰ পৰা প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী, মন্ত্ৰী আৰু ৰাজনৈতিক দলৰ নেতাৰ ফটো থকা বেনাৰ, পোষ্টাৰ আৰু পতাকা ওলোৱা হয়। তদুপৰি ৰাজ্যক উদ্দেশ্যি লেখা চৰকাৰী নাইবা দলীয় আহ্বানৰো সমাগত লোকসভা নিৰ্বাচনৰ আচৰণ বিধি অনুসৰি বঙাইগাঁও জিলাৰ নিৰ্বাচনী আচৰণ বিধি কোষৰ নডেল বিষয়া তথা বঙাইগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্তৰ নেতৃত্বত গঠিত এটি দলে আজি অভিযান চলায়। এই অভিযানত মানিকপুৰ আকাশবাণীৰ বাতৰি সেৱা বিভাগে পূৰ্ণকালীন চুক্তিভিত্তিত আকাশবাণীৰ আঞ্চলিক বাতৰি বিভাগৰ বাবে এডিটৰিয়েল এক্সিকিউটিভ নিউজ ৰিডাৰ, কাম ট্ৰান্সলেটৰ পদৰ বাবে অভিজ্ঞতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ বিচাৰিছে। পদৰ সংখ্যা 2টা আৰু চুক্তিৰ প্ৰাৰম্ভিক ম্যাদ 2 বছৰ। আবেদন পত্ৰ দাখিলৰ শেষ তাৰিখত প্ৰাৰ্থীৰ বয়স 58 বছৰতকৈ কম হ'ব লাগিব। প্ৰতিমাহে দৰমহাৰ নিৰিখ 40,000 টকাৰ পৰা 50,000 টকা। আৱশ্যকীয় অৰ্হতা প্ৰাৰ্থী যিকোনো বিষয়ৰ স্নাতক হোৱাৰ লগতে কোনো বাতৰি সংস্থা বা প্ৰকাশন গোষ্ঠী 3 বছৰতকৈ অধিক কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব। বিতং তথ্যৰ বাবে ইচ্ছুক প্ৰাৰ্থীয়ে আমাৰ ৱেবছাইট newsonair.gov.in/vacancies চোৱাৰ লগতে applications.prasarbharati.org আবেদন কৰিব পাৰে। কাইলৈ আবেদন পত্ৰ দাখিলৰ অন্তিম দিন। ৱেবছাইটটো হ'ল newsonair.gov.in/vacancies লগতে applications.prasarbharati.org। অহা 20-23 মাৰ্চলৈকে ঝাৰখণ্ডৰ টাটা নগৰত অনুষ্ঠিত হ'বলগীয়া অষ্টম সংখ্যক ৰাষ্ট্ৰীয় পেৰা বেডমিণ্টন চেম্পিয়নশ্বিপত অসমৰ 8জনীয়া এটা দলে অংশগ্ৰহণ কৰিব। দলত অন্তৰ্ভুক্ত অসমৰ পেৰা ছাত্ৰাৰ হৈছে মাধুৰ্য ভৰালী, ৰোহিত উপাধ্যায়, টিকাৰাম ছেত্ৰী, অমৰ গগৈ, মনজিৎ দাস, ভূপেশ ঝালানী আৰু পদ্মিনী দাস। সমাগত লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান আৰম্ভ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তেলেংগানাত আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কৰিমগঞ্জত প্ৰচাৰ। সমাগত লোকসভা নিৰ্বাচনৰ পূৰ্বে বিভিন্ন জিলা প্ৰশাসনৰ সজাগতামূলক কাৰ্যসূচী। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজিৰে পৰা 3দিনীয়া কাৰ্যসূচীৰে ষ্টাৰ্টআপ মহাকুম্ভ আৰু অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা 2023 ৰাজ্যৰ 32খন জিলাৰ মুঠ 116টা কেন্দ্ৰত সম্পন্ন। আমাৰ এতিয়াৰ বাতৰি ইমানেই।